আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। বজালী জিলাৰ পাঠশালাত পৰহিলৈৰ পৰা হ'বলগীয়া অসম সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। বজালীৰ ভট্টদেৱ ক্ষেত্ৰত পাঁচদিনীয়াকৈ হ'বলগীয়া এই অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাত বৰ অসমৰ আৰ্হিৰ প্ৰতিফলন ঘটোৱাৰ প্ৰয়াস কৰা হ'ব। দুখন বাহনত প্ৰতীকী ৰূপত বজালীৰ ঐতিহাসিক ডুবি দেৱালয়, ভোগেশ্বৰী মন্দিৰ আৰু এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জালিখাটাৰ বটগছৰ লগতে অসমৰ ভিন্ন কলা সংস্কৃতি আটক ধুনীয়া ৰূপত তুলি ধৰা হ'ব। সাহিত্য সভাৰ অধিৱেশনত এইবেলি প্ৰথমবাৰলৈ বাটৰ কবিতাৰ আয়োজন কৰা হৈছে। একেদৰে এইবাৰৰ অধিৱেশনত বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলাৰ দিহা কৰা হৈছে। বজালীৰ উৎপাদিত খাদ্য সম্ভাৰেৰে বজালী হাটৰো ব্যৱস্থা কৰা হৈছে। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতি চমুকৈ দিশাৰ এখন বৈঠক অনুষ্ঠিত হয়। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত মহিলা আৰু শিশু উন্নয়ন, স্বাস্থ্য, খাদী আৰু গ্ৰামোদ্যোগ, ৰেচম, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ আৰু গুৱাহাটী পৌৰ নিগম আদি বিভাগসমূহে নিজ নিজ কাম কাজৰ খতিয়ান দাঙি ধৰে। বিষয়াসকলৰ সৈতে হোৱা কথা বতৰাত সাংসদগৰাকীয়ে চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ নিৰ্ধাৰিত সময়ত সফলভাৱে ৰূপায়ণ কৰাত গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত বিভাগীয় বিষয়া কৰ্মচাৰীসকলক সম্পূৰ্ণ দায়বদ্ধতাৰে জনসেৱাৰ কামত মনোনিৱেশ কৰিবলৈ তেওঁ আহ্বান জনায়। এই বৈঠকত মহানগৰ জিলা আয়ুক্ত সুমিত সত্তাৱান, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাসকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হৰমিত সিঙে আজি দায়িত্বভাৰ গ্ৰহণ কৰে। গুৱাহাটীৰ উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত হৰমিত সিঙে জি পি সিঙৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে। পূৰ্বৰ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়াৰ পৰিপ্ৰেক্ষিতত হৰমিত সিঙক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আৰক্ষী সঞ্চালক প্ৰধান হিচাপে জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ কাৰ্যকালৰ অন্তিমটো দিনত আজি চতুৰ্থ অসম আৰক্ষী বাহিনীৰ পেৰেড গ্ৰাউণ্ডত বিদায় অভিবাদন জনোৱা হয়। আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীৰ বিদায় অভিবাদন পেৰেডত আৰক্ষীৰ আঠটা প্লেটুনে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকলো উপস্থিত থাকে। বাক্সা জিলাৰ গোলাগাঁও আঞ্চলিক বাথৌ মন্দিৰ প্ৰাংগণত পাঁচদিনীয়াকৈ অনুষ্ঠিত গোলাগাঁও আঞ্চলিক বাথৌ দেহুৰাম গৌতম সোণালী জয়ন্তী মহোৎসৱৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই অংশগ্ৰহণ কৰে। সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয় যে বাথৌ ধৰ্ম বড়োসকলৰ প্ৰাচীন ধৰ্ম আৰু এই ধৰ্মৰ জৰিয়তে বহু লোকৰ সংস্কাৰ সাধন হৈছে। তেওঁ এখন নিচামুক্ত সমাজ গঢ়ি তুলিবলৈ যুৱ সমাজৰ প্ৰতি আহ্বান জনায়। সভাত প্ৰাক্তন বিধায়ক থানেশ্বৰ বসুমতাৰী, বি টি আৰৰ পাৰিষদ মন্টু বড়োকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অহা পহিলা ফেব্ৰুৱাৰীত এই মহোৎসৱৰ সামৰণি পৰিব। কেন্দ্ৰীয় চৰকাৰৰ চেণ্ট্ৰেল ব্যুৰ অব কমিউনিকেশ্যনৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৱাহাটীত থকা আঞ্চলিক কাৰ্যালয়ে কল্যাণী বাল্য ভৱন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত আজি এখন সজাগতা সভা অনুষ্ঠিত কৰে। প্ৰকৃতিপ্ৰেমী অনুষ্ঠান সেৱাৰ সহযোগত আয়োজিত এই অনুষ্ঠানত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে কল্যাণী বাল্য ভৱনৰ ৰূপালী জয়ন্তীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই সভাত স্বচ্ছ ভাৰত আৰু যোগ তথা যোগাভ্যাস বিষয়ত বক্তৃতা আগবঢ়োৱা হয়। জনসাধাৰণৰ মাজত সুষম আহাৰৰ প্ৰয়োজন সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজিৰে পৰা তিনিচুকীয়া চহৰৰ চলিহানগৰ খেলপথাৰত সঠিক ভোজন মেলাৰ আয়োজন কৰা হৈছে। জিলা প্ৰশাসনৰ সহযোগত আৰু খাদ্য সুৰক্ষা বিভাগৰ উদ্যোগত আয়োজিত এই মেলাখন আজি জিলা উন্নয়ন আয়ুক্তই বন্তি প্ৰজ্বলন কৰি মুকলি কৰে। আয়ুক্তগৰাকীয়ে কয় যে খাদ্যাভ্যাসৰ সৈতে ৰোগ ব্যাধিৰ গভীৰ সম্পৰ্ক আছে আৰু সেয়ে সুষম আহাৰ সম্পৰ্কে সজাগতাৰ খুবেই প্ৰয়োজন। সঠিক ভোজন মেলাৰ আজি প্ৰথম দিনা কাৰিকৰী অধিৱেশনত সমল ব্যক্তি হিচাপে ভাগ লৈ তিনিচুকীয়া কৃষি বিকাশ কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মুৰববী মৃন্ময় চেতিয়াই ভেজাল খাদ্য চিনাক্তকৰণৰ বিভিন্ন উপায় সম্পৰ্কে উপস্থিত লোকসকলক অৱগত কৰে। দ্বিতীয়খন কাৰিকৰী অধিৱেশনত ক্ষুদ্ৰ বিক্ৰেতাসকলক খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত পালন কৰিবলগীয়া কৰ্তব্যসমূহৰ বিষয়ে অৱগত কৰোৱা হয়। অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি থলুৱা খাদ্যমেলাৰো আয়োজন কৰা হয়। পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰত বুঢ়ীৰ পু গোবিন্দ আতৰি তিৰুভাৱ তিথিৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত আজিৰে পৰা তিনিদিনীয়াকৈ মধুপুৰ উৎসৱ অনুষ্ঠিত হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থভূমি কোচবিহাৰৰ মধুপুৰ সত্ৰত পালন কৰা এই উৎসৱৰ জৰিয়তে মহাপুৰুষীয়া কৃষ্টি সংস্কৃতিক বিশ্বমুখী কৰাৰ প্ৰয়াস কৰা হৈছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিছে।